প্ৰিয় শ্ৰোতা বন্ধু, এই পৃথিৱীত আপুনি কৰা জীৱন যাপনে এক মোহাৰিব নোৱাৰা চিন ৰাখি থৈ যাব পাৰে। এনেধৰণৰ বহুতো ব্যক্তিত্বসকল আমাৰ অসমত আছিল, যিসকলে নিজৰ অসাধাৰণৰ ব্যক্তিত্বৰ দ্বাৰা আমাৰ অসমবাসীৰ বাবে এক বহুমূল্য আৰ্হি দি থৈ গ'ল। প্ৰিয় শ্ৰোতা বন্ধু, আপুনিও এই পৃথিৱীত জীয়াই থকাৰ সময়ত এনেধৰণৰ এক মচিব নোৱাৰা চিন থৈ যাব পাৰে। ইয়াকে আপুনি কেনেধৰণে কৰিব, তাকে আজি এই ৰাতিপুৱাত আপোনাৰ লগত আলোচনা কৰিবলৈ লৈছোঁ। সেয়ে শুনকচোন এই আপোনাৰ প্ৰিয় অনুষ্ঠান আত্মিক যাত্ৰা। প্ৰভু যীশুখ্ৰীষ্টৰ মধুৰ আৰু পৰাক্ৰমীৰ নামত শুভেচ্ছা জনাই আজিৰ অনুষ্ঠানৰ পাতনি মেলিছোঁ। প্ৰভু যীশুখ্ৰীষ্টৰ অনুগ্ৰহ, দয়া আৰু শান্তি সৰ্বদাই আপোনাৰ লগত থাকক। আহকচোন শ্ৰোতা বন্ধু, মোৰ লগত বাইবেলখনক মেলি লওক। সেইটো হ'ল কলোচীয়াসকলৰ প্ৰতি পাচনি পলৰ পত্ৰ 3:1-7। ইয়াত এনেধৰণে লিখা আছে, এতেকে তোমালোকে যদি খ্ৰীষ্টৰ সৈতে তোলা হলা, তেন্তে ঈশ্বৰৰ সোঁহাতে যি ঠাইত খ্ৰীষ্ট বহি আছে ওপৰত থকা সেই ঠাইৰ কথা বিচাৰিবা। পৃথিৱীৰ কথা নাভাবি ওপৰৰ কথা ভাবিবা, কিয়নো তোমালোক মৰিলা আৰু তোমালোকৰ জীৱন খ্ৰীষ্টে সৈতে ঈশ্বৰত গুপ্ত আছে। আমাৰ জীৱনস্বৰূপ খ্ৰীষ্ট যেতিয়া প্ৰকাশিত হ'ব, তেতিয়া তেওঁৰ সৈতে তোমালোকো প্ৰতাপত প্ৰকাশিত হ'বা। এতেকে তোমালোকে পৃথিৱীত থকা নিজ নিজ অংগ পতংগ স্বৰূপ, যি বেভিচাৰ, অহুচিতা, কামাভিলাক, কুঅভিলাক আৰু লোভ অৰ্থাৎ দেৱপূজা, সেই সকলোকে মাৰি পেলোৱা। সেইবোৰৰ কাৰণে অবাধ্যতাৰ সন্তানবিলাকৰ ওপৰলৈ ঈশ্বৰৰ ক্ৰোধ আহে। পূৰ্বে যেতিয়া তোমালোকে এইবোৰত জীৱিত আছিলা, তেতিয়া তোমালোকেও সেইবোৰত চলিছিলা। শ্ৰোতা বন্ধু, আপুনি আপোনাৰ জীৱনকালত যিখিনি কাৰ্য কৰিব, সেই আটাইবিলাক আপোনাৰ অনন্ত জীৱনত প্ৰতিধ্বনি হ'ব। এই সময়ত যি আপুনি মোৰ মাত শুনি আছে, মই আপোনাক নিশ্চয়তা প্ৰদান কৰি ক'ব বিচাৰোঁ যে আপুনি আজি আপোনাৰ জীৱনটোক চালি জাৰি চাওক আৰু আপুনি খন্তেক চিন্তা কৰি চাওক আজি আপুনি কেনেধৰণৰ জীৱন অতিবাহিত কৰি আছে। আজি আপুনি আপোনাৰ সময়, আপোনাৰ শক্তি তথা আপোনাৰ যোগ্যতাবিলাকক আপুনি ক'ত ব্যৱহাৰ কৰি আছে? শ্ৰোতা বন্ধু, আজি আপোনাৰ ওচৰত কেৱল এটাই মূল্যৱান জীৱন আছে, যিটোক ঈশ্বৰে আপোনাৰ বাবে এক বহুমূল্য উপহাৰ হিচাপে প্ৰদান কৰিছে। আজি আপুনি নিজকে চিনি পাব লাগিব। আপুনি প্ৰভু যীশুখ্ৰীষ্টক জানেনে? আপুনি জানেনে ঈশ্বৰে নিজৰ একমাত্ৰ পুত্ৰ প্ৰভু যীশুখ্ৰীষ্টক আপোনাৰ এই বহুমূল্যা জীৱনটোক ৰক্ষা কৰিবৰ বাবে এই পৃথিৱীলৈ পঠাই দিলে? আপুনি জানেনে যীশুখ্ৰীষ্ট পাপৰ ক্ষমা আছে? যিজনে তেওঁ বিশ্বাস কৰে তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায়। মোৰ প্ৰিয় শ্ৰোতা বন্ধু, আপোনাৰ বহুমূল্য জীৱনটোক পাপ কৰ্ম কৰিবৰ বাবে নহয়, কিন্তু আপোনাৰ জীৱনটোৰ যোগেদি যেন বহুতো লোকসকলৰ উপকাৰ হয় আৰু ঈশ্বৰৰ মহিমা হয়, সেইবাবেহে ঈশ্বৰে আপোনাক এই সুন্দৰ মানৱ জীৱন প্ৰদান কৰিছে। কলোচীয়া 3:2 লিখা আছে, পৃথিৱীৰ কথা নাভাবি ওপৰৰ কথা ভাবিবা। শ্ৰোতা বন্ধু, এই পৃথিৱীৰ কথাবিলাক হ'ল বেভিচাৰ, অসুচিতা, কামাভিলাক, কুঅভিলাক, লোভ ইত্যাদি। আজি এই আটাইবিলাকে মানৱ জীৱনলৈ অশান্তি আৰু অন্ধকাৰ নমাই আনিছে। মানুহৰ সুন্দৰ জীৱনটো অতি লেতেৰা হৈ পৰিছে। এনেধৰণৰ পাপে আপোনাক বহুতো ভাই ভনীসকলৰ জীৱনত অকাল মৃত্যু মাতি আনিছে। কিন্তু মোৰ শ্ৰোতা বন্ধু, আপুনি জানিব বিচাৰেনে আপোনাৰ জীৱনটোৰ মূল্য, মূল উদ্দেশ্য, আপুনি এই পৃথিৱীত কিয় জন্মগ্ৰহণ কৰিছে? শ্ৰোতা বন্ধু, আপোনাৰ জীৱনটোৰ এক অনন্তকলীয় উদ্দেশ্য আছে। আপোনাৰ এই জীৱনটোৰ সিপাৰে আৰু এক জীৱন আছে। আপুনি সেই জীৱনটোৰ বাবে এই পৃথিৱীত আপোনাৰ জীৱনটোক প্ৰস্তুত কৰিব লাগে। মৃত্যুৰ পিছত আপোনাৰ বাবে আৰু এক জীৱন আছে। সেয়েহে মোৰ শ্ৰোতা বন্ধু, আপুনি এই পৃথিৱীৰ পাপময় পৰিস্থিতিৰ পৰা নিজকে মুক্ত কৰিব লাগিব। এই পৃথিৱীত পাপে আপোনাক বাৰে বাৰে টানি থাকে, নহয়নে? এটি সঁচা ঘটনা মোৰ মনলৈ আহিছে। এটি দৰিদ্ৰ পৰিয়ালৰ এজন ভাই, যাক পিতৃ মাতৃয়ে অতি কষ্টেৰে পঢ়ুৱাই মেট্ৰিকৰ দেউনা পাৰ কৰাইছিল। তাৰপিছত সি পঢ়া শুনাত অলপ ভাল হোৱাৰ বাবে চহৰত কলেজ পঢ়িবৰ বাবে পঠিওৱা হ'ল। নিয়মীয়াভাৱে পিতৃ মাতৃয়ে তেওঁৰ আৱশ্যকতাখিনি পূৰাবৰ বাবে অতি কষ্টেৰে নাখাই নবৈ তেওঁলৈ টকা পঠিয়ায়, যাতে তেওঁ এদিন পঢ়ি শুনি ভাল কাম কৰিব আৰু তেওঁলোকৰ চকুত হাঁহি বিৰিঙিব। কিন্তু তেওঁ চহৰত কিছুমান বেয়া লগৰীয়াসকলৰ লগত পৰিল। তাৰ মন পঢ়া শুনাত নবহা হ'ল আৰু সি তাৰ নিজৰ সকলো সময় আৰু টকা পইচাবিলাকক বেয়া কামত লগাবলৈ ধৰিলে। চিনেমা চোৱা, মদ খোৱা, ৰং ৰহইচ কৰা, কলেজত পৰীক্ষাৰ সময় হ'ল, সি পৰীক্ষা নিলিখিলে। সি কিন্তু এইবাৰ তাৰ পৰীক্ষা বৰ বেয়া হ'ল। তেওঁ লগৰীয়াবিলাকে বেয়া ৰাস্তাত পৰিচালিত কৰাইছিল। তেওঁলোকে চোন বৰ ভালদৰে উত্তীৰ্ণ হ'ল, কিয়নো তেওঁলোকে তাক একো নোকোৱাকৈ বহু ৰাতিলৈকে অধ্যয়ন কৰিছিল। তেওঁ ল'ৰাজন নিজৰ মূৰ্খতাক অনুভৱ কৰি পালে। শ্ৰোতা বন্ধু, আপুনি আজি এই পৃথিৱীত জীয়াই থকাৰ সময়ছোৱাত আপোনাৰ জীৱনত এনেধৰণৰ বহুতো সুন্দৰ সুন্দৰ সুযোগবিলাক আছে, যাৰ যোগেদি আপুনি অনন্তকালত জীয়াই থাকিবৰ বাবে আপোনাৰ কাৰ্যক পৃথিৱীত এক ডাঙৰ উদাহৰণস্বৰূপে এৰি যাব পাৰে। কিন্তু শ্ৰোতা বন্ধু, ইয়াকে কৰিবৰ বাবে আপুনি অনুভৱ কৰিব লাগিব। আপুনি জগতৰ বা জগতৰ বিষয়বিলাকক প্ৰেম কৰিব নালাগিব। কিয় কৰিব নালাগিব? ইয়াতনো কি বেয়া আছে? শ্ৰোতা বন্ধু, শৰীৰৰ অভিলাষ, চকুৰ অভিলাষ আৰু মনৰ অহংকাৰে যেনেদৰে এই ভাইজনৰ সুন্দৰ জীৱনটোলৈ অন্ধকাৰ আৰু নিৰাশা নমাই আনিলে, তেনেদৰে এই আটাইবিলাকে বিনাশৰ কালত পেলাই দিব। মথিয়ে লিখা সুবাৰ্তা 6:20-ত যীশুখ্ৰীষ্টই নিজেই কৈছে, য'তে পোক আৰু মামৰে ক্ষয় কৰে, চোৰেও হিন্দি নিদিয়ে এনে স্বৰ্গত নিজলৈ ধন আশা। শ্ৰোতা বন্ধু, আপুনি যেন এক শুদ্ধ জীৱন অতিবাহিত কৰিব নোৱাৰে তাৰ প্ৰতি চৈতানৰ সদায় চকু থাকে। আপোনাক কেনেদৰে বিনষ্ট কৰিব পাৰে তালৈ সি সদায় চাই থাকে। কিন্তু আজি মই আপোনাক ক'ব বিচাৰোঁ, আপুনি আপোনাৰ দৃষ্টি প্ৰভু যীশুৰ ক্ৰুচৰ ওপৰত ৰাখিব পাৰে। তেওঁ আপোনাক অনন্ত জীৱন দিবৰ বাবে, আপোনাক পাপৰ বন্ধনৰ পৰা মুক্ত কৰিবৰ বাবে কালবাৰী ক্ৰুচৰ ওপৰত নিজৰ প্ৰাণ বলিদান দিলে আৰু তৃতীয় দিনা পুনৰ জি উঠিল। শ্ৰোতা বন্ধু, আপুনি প্ৰভু যীশুখ্ৰীষ্টৰ প্ৰতি কেনেদৰে নিজৰ মনটোক লগাব লাগে, এই কথাবিলাকক শিকিব লাগিব। প্ৰথমটো হ'ল আত্মসংযম। আপোনাৰ আত্মিক জীৱন আৰম্ভ কৰিবৰ বাবে আত্মসংযমৰ বিষয়ে আপুনি শিকা উচিত। আপুনি এই বিষয়টোৰ ওপৰত আদি পুস্তক 39 যোছেফৰ জীৱনৰ পৰা শিকি ল'ব পাৰে। যোছেফৰ জীৱনলৈ নানা ধৰণৰ পৰীক্ষাবিলাক আহিছিল। যোছেফে তেওঁৰ গৰাকীৰ পত্নীৰ চক্ৰান্তত পৰিছিল। যোছেফে এই তিৰোতাগৰাকীৰ আটাই নিয়ন্ত্ৰণ আগ্ৰহৰ প্ৰতি দৃষ্টি দিয়া নাছিল আৰু তেওঁ জয়লাভ কৰিছিল। শ্ৰোতা বন্ধু, এই আপুনিও আপোনাৰ সুন্দৰ জীৱনটোক গঢ় দিবৰ বাবে আপোনাৰ মনটোক নিশ্চয় নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে। বিবিচাৰৰ দৰে প্ৰভাৱশালী প্ৰলোভনৰ লগত যুদ্ধ কৰিব পাৰে। এগৰাকী যুৱক হিচাপে আৰু এগৰাকী যুৱতীৰূপে এই পাপ আৰু লাজৰ কৰ্মৰ পৰা নিজকে বচাব পাৰে। এই আটাইবিলাকৰ পৰা আপুনি যেতিয়া নিজকে বচাব, তেতিয়াহে আপোনাৰ জীৱনটো এই পৃথিৱীত এক আদৰ্শময় জীৱন হ'ব আৰু আপুনি নিজকে অনন্ত জীৱনলৈ, কেতিয়াও শেষ নোহোৱা জীৱনলৈ পৰিচালিত কৰিব পাৰিব। কিয়নো মোৰ শ্ৰোতা বন্ধু, আপোনাৰ এই পৃথিৱীত জীয়াই থকাৰ একমাত্ৰ উদ্দেশ্যটোৱেই হ'ল অনন্ত জীৱনৰ প্ৰস্তুতি। আপুনি ঈশ্বৰৰ বাক্যক অধ্যয়ন কৰিব লাগে। শ্ৰোতা বন্ধু, আপোনাৰ ওচৰত এখন বাইবেল আছেনে? যদি নাই, তেন্তে সোনকালে এখনি বাইবেল গোটাই লওক। নহ'লে আমাৰ ঠিকনাত আপুনি যদি পত্ৰ লিখে, তেন্তে নিশ্চয় আপোনালৈ এখনি বাইবেল পঠিওৱা হ'ব। বাইবেলৰ গীতমালা 119 অধ্যায় 9 পদত লিখা আছে, ডেকা মানুহে কিহেৰে নিজ পদ শুদ্ধ কৰিব, তোমাৰ বাক্যৰ দৰে তাত মনোযোগ দিয়াৰ দ্বাৰা কৰিব। শ্ৰোতা বন্ধু, আপুনি ঈশ্বৰৰ বাক্যক সদায় পঢ়িবৰ বাবে কেতিয়াও নাপাহৰিব। আপুনি মন দিব যাতে ঈশ্বৰৰ বাক্য আপোনাৰ পথ প্ৰদৰ্শক হওক, আৰু ঈশ্বৰৰ বাক্যই যেন আপোনাক পৰামৰ্শ প্ৰদান কৰিছে। শ্ৰোতা বন্ধু, আপুনি জানেনে, আপুনি আপোনাৰ জীৱন যাপনৰ সঠিক ৰাস্তাত সেইদিনাখনেই চলিবলৈ আৰম্ভ কৰিব যিদিনাখন আপুনি জানিব যে আপোনাৰ জীৱনৰ প্ৰতি অনন্তকলীয়া ঈশ্বৰৰ কি বিচাৰে। তেন্তে শুনকচোন, সেই অনন্তকলীয়া ঈশ্বৰে বিচাৰে আপুনি যেন এক পৰিৱৰ্তিত জীৱন অতিবাহিত কৰে। এটি গান আছে, এবাৰ জনম হ'ল দুবাৰ মৰিব, দুবাৰ জনম ল'লে এবাৰ মৰিব। মানে কি? আপুনি নতুন জনম ল'ব লাগিব, আপুনি মন পালটন কৰিব লাগিব, আৰু ইয়েই আপোনাৰ অনন্ত পোহৰত পৰিচালিত কৰিব। সুবাৰ্তা জোহন 1 অধ্যায় 4-5 পদত লিখা আছে, জীৱন তেওঁতেহে, আৰু সেই জীৱনেই মানুহৰ পোহৰ। প্ৰিয় শ্ৰোতা, আজি যদি আপুনি এবাৰ আপোনাৰ চাৰিওফালৰ পৰিৱেশক লক্ষ্য কৰি চায়, আপুনি দেখিব মানুহৰ জীৱন ধাৰণৰ কৰাৰ নিয়ম ভিন ভিন। আজি শিক্ষিত সমাজৰ আধুনিক ভদ্ৰ সমাজ সকলোতে অশ্লীলতা, বেয়া আৰু আধুনিকতাৰে ভৰি আছে। ধনী লোকসকলে টকা পইচা কেনেদৰে অৰ্জন কৰিব পাৰি তাৰ প্ৰতিযোগিতাত নামিছে। সংস্কৃতিৰ নামত গ্লেমাৰ, যুৱক যুৱতীসকলৰ শাৰীৰিক প্ৰদৰ্শনতা, নগ্নতা ইত্যাদি। কিন্তু আপুনি যদি এজন মন পালন কৰা ব্যক্তি, তেন্তে আপুনি কেতিয়াও এনেধৰণৰ কুৎসিত পাপবিলাকৰ পৰা আঁতৰি থাকিব পাৰে। এইসকল আপোনাৰ অনন্ত জীৱনৰ পৰিস্থিতিৰ আৰম্ভণি মাথোন। আপুনি এনেধৰণে কৰাৰ দ্বাৰা এক অসাধাৰণ ব্যক্তিলৈ পৰিণত হ'ব পাৰে, যাক আজি বহুলোকে অসম্ভৱ বুলি ভাবে। তেওঁলোকৰ মতে এক পৰিৱৰ্তিত জীৱন যাপন কৰাটো সম্ভৱ। প্ৰিয় শ্ৰোতা বন্ধু, আজিলৈ সময় হৈ অহাত ইয়াতে আপোনাৰ পৰা বিদায় ল'ব বিচাৰিছোঁ। ইয়াৰ বিষয়ে যদি আপুনি অধিক জানিব বিচাৰে, তেন্তে আমাৰ লগত আজিয়ে যোগাযোগ কৰক। আমাৰ ঠিকনা হ'ল বিলিভাৰ চাৰ্চ আত্মিক যাত্ৰা ৰেডিঅ', পুৱ ৰঙাজান, পিন নম্বৰ 78563-0, যোৰহাট, অসম। ঠিকনাটো একবাৰ লিখি লওক, বিলিভাৰ চাৰ্চ আত্মিক যাত্ৰা ৰেডিঅ', পুৱ ৰঙাজান, পিন নম্বৰ 78563-0, যোৰহাট, অসম।